এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধী, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰীৰ প্ৰচাৰ অভিযান, বিধানসভা নিৰ্বাচন উপলক্ষে জিলা প্ৰশাসনৰ ভোটাৰ সজাগতা কাৰ্যসূচী অব্যাহত আৰু ৰাজ্যৰ বিভিন্ন স্থানত ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন। এতিয়া শুনক বিতং বাতৰি। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা, ৰোড শ্ব'ৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস চলাইছে। তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে আজি কাৰ্বি আংলং জিলাৰ বোকাজান আৰু তিতাবৰৰ কাছোজান চাহ বাগিচাত আয়োজিত জনসভাত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। বোকাজানত নিৰ্বাচনী সভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তেওঁৰ দল পুনৰ ক্ষমতালৈ আহিলে কাৰ্বি আংলঙত 244 এ অনুচ্ছেদ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছ দলে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে তৃণমূল পৰ্যায়ৰ পৰাই পৰিৱৰ্তনৰ সূচনা হ'ব লাগে আৰু ইয়াৰ বাবে দিল্লী বা গুৱাহাটীৰ পৰা শাসনৰ পৰিৱৰ্তে স্থানীয় নেতাই অঞ্চলটোত শাসন কৰা উচিত। একেদৰে তিতাবৰত প্ৰচাৰ সভাত অংশ লৈ শ্ৰীগান্ধীয়ে বৰ্তমানৰ চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে।
দেখিয়ে আসাম জো হে শংকৰদেৱ জী কি জমিন হে, ভূপেন হাজাৰিকা জী কি জমিন হে, জ্যোতি প্ৰসাদ আগৰৱালা কি জমিন হে, তৰুণ গগৈ, জুবিন গৰ্গ জেসে লোগো কি জমিন, ইনকে অন্দৰ আসাম কি আত্মা থি। ইন সবনে এক হি চিজ কহি কি লোগো কো জোড়না হে, নফরত কো মিটানা হে, হিংসা কো মিটানা হে। জো মেনে আপনে ভারত জোড়ো যাত্রা মে কাহা, মোহব্বত কি দোকান, প্যার মোহব্বত ফেলানি হে, ইয়েই ইনহোনে কাহা। অর আপকে জো চিফ মিনিস্টার হে, ইস সোচ সে সবসে দূর হে। উনকা কাম নফরত ফেলানা, হিংসা ফেলানা, বদতমিজি সে বোলনা, লোগো কো ডরানা, ইয়েই হে। অর ইয়ে আসাম কি সংস্কৃতি নহি হে, ইয়ে আপকা তরিকা নহি হে, আপকা তরিকা জুবিন গর্গ কা তরিকা হে।
বিজেপি জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ কলিয়াবৰত এখন নিৰ্বাচনী সভাত অংশ লয়। তেওঁ বিগত সময়ছোৱাত NDA চৰকাৰৰ শাসনকালত ৰাজ্যত উন্নয়নৰ ধাৰা সোণালী আখৰেৰে লিখা যাব বুলি উল্লেখ কৰে। অসমত পুনৰবাৰ সুশাসনৰ জৰিয়তে বিকাশৰ গতি অব্যাহত ৰখাৰ স্বাৰ্থত জনসাধাৰণক বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনায়।
9 अप्रैल को आसाम में मतदान होना है और तीसरी बार भारतीय जनता पार्टी और आसाम गण परिषद की सरकार बनाने का समय है। तीसरी बार मुझे बताओ जरा, ये विजय की हैट्रिक कलियाबोर वालों लगाओगे या नहीं लगाओगे? यहाँ से एनडीए के प्रत्याशी के रूप में आसाम गण परिषद के नेता श्री केशव महंत जी लड़ रहे हैं। उनका निशान गणेश का सिंबल हाथी है। हाथी जितने भी एनडीए के कार्यकर्ता है और विशेषकर भारतीय जनता पार्टी के कार्यकर्ताओं ने कमल फूल से ज्यादा मेहनत हाथी के निशान को जिताने के लिए करनी।
श्री शाहे कायलोय पुआ गुलगंज विधानसभा समष्टिर ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ধুবুৰীত প্ৰচাৰ সভাত অংশ ল'ব। শ্ৰীশ্বাহে কাইলৈ দুধনৈ আৰু পলাশবাৰীত নিৰ্বাচনী সভাত ভাষণ দিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীও আজি প্ৰচাৰৰ বাবে অসমলৈ আহিছে। তেওঁ মধ্য গুৱাহাটী আৰু পলাশবাৰীত প্ৰচাৰ চলাব। নিৰ্বাচনী প্ৰচাৰৰ বাবে AIMIMৰ মুৰববী আছাদুদ্দিন ঔৱেছীও ৰাজ্যখনলৈ আহিছে। ঔৱেছীয়ে আজি বৰপেটাৰ পাকা বেদবাৰী সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উজনি অসমৰ কেইবা ঠাইতো প্ৰচাৰ চলাইছে। তেওঁ খোৱাং আৰু দুলিয়াজান সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই ডিগবৈত সুৰেণ ফুকনৰ হৈ আৰু ডিব্ৰুগড়ৰ লেপেটকাটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈও প্ৰচাৰ চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 5 এপ্ৰিলত মৰাণ, বৰপেটা ৰোড আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাহৰকটীয়াত বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈৰ হৈ প্ৰচাৰ চলায়। গোৰেশ্বৰৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত আজি দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰচাৰ সভাত অংশ লয়। শ্ৰীশইকীয়া টংলাত NDA সমৰ্থিত প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ হৈও প্ৰচাৰ চলায়। কাছাৰত আজি তৃণমূল কংগ্ৰেছৰ উধাৰবন আৰু সোণাৰী সমষ্টিৰ প্ৰাৰ্থী তপন দাস আৰু শ্বাহজাহান লস্কৰৰ সমৰ্থনত পশ্চিমবংগৰ যাদৱপুৰৰ সাংসদ চাইনী ঘোষে প্ৰচাৰ চলায়। বিধানসভা নিৰ্বাচন উপলক্ষে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ চুইপ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অভিযানে চহৰ, নগৰ আৰু গ্ৰামাঞ্চলকে ধৰি সকলো শ্ৰেণীৰ জনসাধাৰণক সামৰি লৈছে। বিশেষকৈ নৱপ্ৰজন্মৰ ভোটদাতাসকলৰ মাজত এই বিষয়ত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে। শ্ৰীভূমি জিলাত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলৰ বাবে জিলা প্ৰশাসনে অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ ডি এছ চি খেলপথাৰত 24 আত্মসহায়ক গোটৰ সদস্যই ধামাইল নৃত্য পৰিৱেশন কৰি ভোটাৰ সজাগতা সৃষ্টি কৰে। তদুপৰি বেনাৰ, প্লে কাৰ্ড প্ৰদৰ্শন আৰু চেলফি পইণ্ট স্থাপন কৰা হৈছে। জিলা আয়ুক্তই যুৱ ভোটদাতাসকলক এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। অসম বিধানসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় আইকন তথা পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ সহযোগত ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁ বিশেষকৈ নতুন ভোটদাতাসকলক এখন সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। যোৰহাট জিলা প্ৰশাসনৰ চুইপ কোষৰ উদ্যোগত আজি স্বৰাজ উদ্যানত সাংস্কৃতিক সন্ধ্যা আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ বিদ্যাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া শিক্ষা। শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাটো বিজেপি চৰকাৰৰ প্ৰধান দায়িত্ব। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী জিলাসমূহত অহা 7 এপ্ৰিলৰ বিয়লি 5 বজাৰ পৰা 7 এপ্ৰিলৰ বিয়লি 5 বজালৈ ড্ৰাই ডে ঘোষণা কৰা হৈছে। অহা 4 মে'ত ভোটগণনাৰ দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত ড্ৰাই ডে ঘোষণা কৰা হৈছে। মৰিগাঁও জিলাতো আজি জিলা আয়ুক্তই জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি অহা 7 এপ্ৰিল আৰু 4 মে'ত ড্ৰাই ডে ঘোষণা কৰা হৈছে। এই দুয়োটা দিনতে সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপণী বন্ধ থাকিব। লগতে সুৰাৰ বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। দেশৰ বিভিন্ন স্থানত আজি ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন কৰা হৈছে। এই উপলক্ষে হনুমান মন্দিৰত ভক্তসকলে নিচেই পুৱাৰ পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন মন্দিৰত হনুমান চালিচা, সুন্দৰকাণ্ড ৰামায়ণ আৰু অখণ্ড ৰামায়ণ পাঠ কৰাৰ বাতৰিও আহিছে। ধুবুৰী জিলাত হনুমান জয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা উলিওৱা হয়। জিলাখনৰ বিলাসীপাৰাৰ অতি পুৰণি হনুমান মন্দিৰত মহাযজ্ঞ, হনুমান অভিষেক আদিৰ আয়োজন কৰা হৈছে। মঙলদৈ, ৰাম, জানকী আৰু হনুমান মন্দিৰতো আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ধেমাজিৰ বজৰং ৰাইচ মিল প্ৰাংগণত থকা হনুমান মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে হনুমান জয়ন্তীৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলাৰ থানামুখৰ হনুমান মন্দিৰত পৰম্পৰাগত ৰীতি নীতিৰে হনুমান জয়ন্তী পালন কৰা হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি হোমযজ্ঞ, পূজা আদিৰ উপৰিও বিশ্ব শান্তি, ঐক্য আৰু সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা পুনৰ এবাৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধী, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰীৰ প্ৰচাৰ অভিযান। বিধানসভা নিৰ্বাচন উপলক্ষে জিলা প্ৰশাসনৰ ভোটাৰ সজাগতা কাৰ্যসূচী অব্যাহত আৰু ৰাজ্যৰ বিভিন্ন স্থানত ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।